এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি উৰুকা, ৰাজ্যজুৰি উৎসাহ উদ্দীপনা পৰিলক্ষিত, প্ৰসিদ্ধ সংগীত শিল্পী আশা ভোছলেৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন, অসম বিধানসভা নিৰ্বাচনৰ মুঠ ভোটদানৰ হাৰ সলনি কৰি থকা হৈছে বুলি প্ৰচাৰিত বাতৰি ভিত্তিহীন বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ স্পষ্টীকৰণ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। বাপতি সাহোন ৰঙালী বিহুৰ আজি উৰুকা। কাইলৈ অসমবাসীয়ে গৰু বিহুৰ দিনা পৰম্পৰাগত ৰীতি নীতিৰে গৰুক গা ধুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিব। গৰু বিহুৰ বাবে প্ৰয়োজনীয় মাখিয়তি দীঘলতিকে ধৰি সামগ্ৰীসমূহ কিনিবলৈ ৰাজ্যৰ বজাৰসমূহত বহু লোকৰ সমাগম হৈছে। কাইলৈ পুৱাই গ্ৰামাঞ্চলৰ জনসাধাৰণে নৈ বিল আদিত গৰুক গা ধুৱাই লাও বেঙেনা হালধি আদি খুৱাই কৃষিৰ বাবে প্ৰয়োজনীয় গৰুৰ শ্ৰীবৃদ্ধিৰ বাবে পৰম্পৰা পালন কৰিব। পৰহিলৈ মানুহ বিহুৰ দিনা হেঁপাহৰ বিহুৱনখন আগবঢ়াই পৰস্পৰক বিহুৰ ওলগ যাচিব। অসমীয়া নতুন বছৰটিক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ৰাজ্যজুৰি ঢোল পেঁপা গগনাৰ মাতত নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলতো বিহু হুঁচৰিৰ আখৰা প্ৰায় সম্পূৰ্ণ হৈছে। ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। বিভিন্ন বিহু কমিটীয়ে বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এটা দিন সুধাকণ্ঠৰ নামত উৎসৰ্গ কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈও শ্ৰদ্ধা নিবেদিব। 1952 চনতে প্ৰতিষ্ঠা হোৱা লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীয়ে এইবেলি মহাৰজত জয়ন্তী পালন কৰিব। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এইবাৰ এটা দিন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিব বুলি বিহু সন্মিলনীৰ উদযাপন সমিতিয়ে প্ৰকাশ কৰিছে। নুনমাটি বিহু সন্মিলনী, পূব গুৱাহাটী বিহু সন্মিলনীয়েও বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে এইবাৰ বিহুৰ অনুষ্ঠান বাতিল কৰিছে। চৰাইদেউ জিলাতো বিহু উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষকসকলে গৰু বিহুৰ দিনা গৰুক গা ধুৱাই নতুন পঘা দিয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মাজুলী জিলাতো বিহু উপলক্ষে ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। তামোলপুৰ জিলাত এই মেলাত স্থানীয় সামগ্ৰীৰ ভালেসংখ্যক বিপণীয়ে অংশ লৈছে। আজি মেলাৰ সামৰণি পৰিব। কাৰ্বি আংলং জিলাৰ ডিফুতো অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। এই মেলাত 20খন আত্মসহায়ক গোটৰ বিপণী মুকলি কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙতো তিনিদিনীয়াকৈ আয়োজিত এই মেলাৰ আজি সামৰণি পৰিব। 30খন থলুৱা সামগ্ৰীৰ বিপণী মেলাত মুকলি কৰা হৈছে। এই সন্দৰ্ভত জিলা কাৰ্যসূচী প্ৰবন্ধক মাধুৰ্য বৰাই এইদৰে কয়।
পশ্চিম কাৰ্বি আংলং জিলা উদ্যোগত তিনিদিনীয়াকৈ আমাৰ অসমী বহাগী মেলাখন আয়োজন কৰা হৈছিলে 11-12-13 তাৰিখে, আৰু তাত আমাৰ চাৰিটা ব্লকৰ পৰা 30খন বিপণী, আত্মসহায়ক গোটৰ বিপণী ইয়াত আমি ৰাখিছিলোঁ। আৰু আশা কৰা মতে আমাৰ যোনখিনি ইয়াত বেচা বিক্ৰী হৈছে যথেষ্ট মানে উৎসাহজনক, আৰু আমাৰ বাইদেউসকলে যথেষ্ট উৎসাহিত হৈছে। আৰু তাৰ লগত সংগতি ৰাখি আমি বহুত পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতা ইয়াত ৰাখিছিলোঁ, আৰু লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো আমি আয়োজন কৰিছিলোঁ। আৰু সামগ্ৰিকভাৱে সম্পূৰ্ণ বৈঠকাংশবাসীয়ে ইয়াত আমাক বহুত সহায় সহযোগিতা কৰিলে, সেইবাবে তেওঁলোককো অশেষ স্থানীয় ৰাইজকো মই অশেষ ধন্যবাদ দিব বিচাৰিছোঁ।
গোৱালপাৰা জিলাতো ৰঙালী বিহু উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ শ'লমাৰীত তিনিদিনীয়াকৈ অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। জিলাখনত বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু পালনৰ বাবে সাজু হৈছে। বহিঃৰাজ্যৰ যন্ত্ৰচালিত তাঁতশালৰ গামোচা কোনো অসাধু ব্যৱসায়ীয়ে যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে বজাৰসমূহত সতৰ্ক দৃষ্টি ৰাখিছে। প্ৰসিদ্ধ সংগীত শিল্পী আশা ভোছলেৰ অন্ত্যেষ্টিক্ৰিয়া আজি মুম্বাইৰ শিৱাজী পাৰ্কত সম্পন্ন কৰা হয়। মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত কালি 92 বছৰ বয়সত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। মহানগৰখনৰ লোৱাৰ পেৰেডত থকা শিল্পীগৰাকীৰ বাসগৃহত আজি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ব্যৱস্থা কৰা হয়। কেইবা দশক ধৰি আধুনিক ভাৰতৰ সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে পৰিগণিত হৈ থকা আশা ভোছলেয়ে 8 দশকৰো অধিক কাল বলিউডৰ সংগীত জগতত বহু কালজয়ী গীতত কণ্ঠদান কৰিছিল। 9 বছৰ বয়সতে সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰা সুকণ্ঠী গায়িকাগৰাকীয়ে হিন্দী, মাৰাঠী, বাংলা, গুজৰাটী, পঞ্জাবী, ভোজপুৰী, তামিল, মালায়ালম, অসমীয়া আৰু ইংৰাজী ভাষাকে ধৰি বিভিন্ন ভাষাত 12,000তকৈও অধিক গীত বাণীবদ্ধ কৰিছিল। ৰাজ্য বিধানসভা আৰু সংসদত মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ পোষকতা কৰা নাৰী শক্তি বন্দন অধিনিয়মক লৈ অহা 16 এপ্ৰিলৰ পৰা 3-দিনীয়াকৈ সংসদৰ বিশেষ অধিৱেশনত আলোচনা অনুষ্ঠিত হ'ব। এই অধিনিয়ম সন্দৰ্ভত নতুন দিল্লীত আয়োজিত সন্মিলনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। শ্ৰীমোদীয়ে নিজৰ ভাষণত ভাৰতৰ নাৰী শক্তিয়ে কঠোৰ পৰিশ্ৰম, সাহস আৰু আত্মবিশ্বাসেৰে সফলতাৰ শিখৰ স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰে। তেওঁ মহিলাৰ সবলীকৰণৰ বাবে সকলোকে একগোট হৈ সুযোগসমূহৰ প্ৰসাৰ ঘটাবলৈ আহ্বান জনায়। নাৰী শক্তি বন্দন সন্মিলনত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে মহিলা সবলীকৰণৰ বাবে উৎসৰ্গিত একবিংশ শতিকাৰ অন্যতম বৃহৎ সিদ্ধান্ত গ্ৰহণৰ দিশত অগ্ৰসৰ হৈছে। তেওঁ কয় যে ভাৰতীয় সংসদ অতীত আৰু ভৱিষ্যতৰ অভিলাষ পূৰণ কৰিব পৰাকৈ নতুন ইতিহাস সৃষ্টিৰ পথেৰে আগবাঢ়িছে। ৰাজ্যৰ বিধানসভাৰ পৰা দেশৰ সংসদ ভৱনলৈ মহিলাসকলৰ কেইবা দশকজোৰা অপেক্ষাৰ অহা 16, 17 আৰু 18 এপ্ৰিলত অন্ত পৰিব বুলি তেওঁ কয়। 2023 চনত সংসদৰ নতুন ভৱনত চৰকাৰে নাৰী শক্তি বন্দন অধিনিয়ম প্ৰৱৰ্তনৰ প্ৰথমটো পদক্ষেপ লৈছিলে বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে গণতন্ত্ৰত মহিলাৰ সবলীকৰণে সমগ্ৰ প্ৰক্ৰিয়াটোক শক্তিশালী কৰে আৰু সেইবাবে সদনত মহিলাসকলৰ আসন সংৰক্ষণ অত্যন্ত গুৰুত্বপূৰ্ণ। স্বাধীনতা সংগ্ৰামৰ পৰা সংবিধান সভালৈ ভাৰতীয় মহিলাসকলে স্বাধীন ভাৰত গঢ়াৰ ক্ষেত্ৰত লৈ অহা শক্তিশালী ভূমিকাৰ বিষয়ে তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতীয় মহিলাসকলে নিজস্ব গৰিমাৰে ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰীলৈ দেশৰ শীৰ্ষ পদবীত অধিষ্ঠিত হৈছে। পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ মহিলাৰ নেতৃত্ব প্ৰদানৰ উল্লেখনীয় উদাহৰণ বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে সম্প্ৰতি 14 লাখৰো অধিক মহিলাই দেশৰ স্থানীয় নিকায়সমূহত সেৱা আগবঢ়াই আছে। 2014 চনৰ পৰা NDA চৰকাৰে জীৱনৰ প্ৰতিটো স্তৰতে মহিলাসকলক সহায় আগবঢ়াব পৰা আঁচনি প্ৰণয়ন আৰু ৰূপায়ণ কৰি আহিছে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম বিধানসভা নিৰ্বাচনৰ মুঠ ভোটদানৰ হাৰ সলনি কৰি থকা হৈছে বুলি ৰাজ্যখনৰ একাংশ বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমত প্ৰচাৰিত বাতৰি ভিত্তিহীন বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এটা বিজ্ঞপ্তিত স্পষ্ট কৰি দিয়া হৈছে। বিজ্ঞপ্তিটোত কোৱা হৈছে যে ভোটদানৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱা পৰ্যন্ত মুঠ ভোটদানৰ পৰিসংখ্যা প্ৰকাশ কৰাটো সম্ভৱ নহয়। শ্ৰীভূমি জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিব লগা হোৱাৰ বাবে যোৱা 11 এপ্ৰিলত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল আৰু ইয়াৰ পাছতেই ভোটদানৰ সৰ্বমুঠ শতাংশ প্ৰকাশ কৰা হৈছে। অধ্যাপক ৰমেশ চন্দ্ৰ ভৰদ্বাজ আৰু প্ৰয়াত কৰেন্দ্ৰ বসুমতাৰীলৈ 2026 বৰ্ষৰ অষ্টম গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা আগবঢ়োৱা হৈছে। অহা 18 এপ্ৰিলত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। শিক্ষা, সমাজসেৱাকে ধৰি কেইবাটাও বিষয়ত আগবঢ়োৱা বৰঙণিৰ বাবে কালীচৰণ ব্ৰহ্ম ন্যাসে এই বঁটা প্ৰদান কৰি আহিছে। বঁটাপ্ৰাপক অধ্যাপক ভৰদ্বাজ ভাৰতীয় দৰ্শনৰ পণ্ডিত আৰু 3 দশকৰো অধিক কাল দিল্লী বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক অভিজ্ঞতাৰে পৰিপুষ্ট। তেওঁ মহৰ্ষি বাল্মীকি সংস্কৃত বিশ্ববিদ্যালয়ত প্ৰথমে সংস্কৃত বিষয়ৰ মুৰববী আৰু পাছলৈ উপাচাৰ্য হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল। বৈদিক অধ্যয়ন, মীমাংসা দৰ্শন আৰু ইণ্ডো ইউৰোপীয় গৱেষণাৰ ক্ষেত্ৰত তেওঁৰ বিশেষ খ্যাতি আছিল। ইপিনে প্ৰয়াত কৰেন্দ্ৰ বসুমতাৰীক সামাজিক ৰাজনৈতিক ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। 1983 পৰা 1986 চনলৈ তেওঁ সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল। 1991 পৰা 1996 আৰু 2001 পৰা 2011 চনলৈ তেওঁ অসম বিধানসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি উৰুকা, ৰাজ্যজুৰি উৎসাহ উদ্দীপনা পৰিলক্ষিত। প্ৰসিদ্ধ সংগীত শিল্পী আশা ভোছলেৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। অসম বিধানসভা নিৰ্বাচনৰ মুঠ ভোটদানৰ হাৰ সলনি কৰি থকা হৈছে বুলি প্ৰচাৰিত বাতৰি ভিত্তিহীন বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ স্পষ্টীকৰণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।